এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক বৈঠক। এই বৈঠকে অসমলৈ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ মন্তব্য। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনত কেছ ডায়েৰী দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। আৰু উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰুবি কোটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ FEBI ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসু আলোচনাত মিলিত হয়। এই আলোচনাকালত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰা হয়। ইউৰোপৰ 250টাৰো অধিক প্ৰতিষ্ঠান আৰু 6000ৰো অধিক ব্যৱসায়িক সংযোগক প্ৰতিনিধিত্ব কৰা FEBI-ৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অসমৰ যুৱ শক্তি, কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। সুদক্ষ মানৱ সম্পদ, উদ্যোগ নীতি আৰু অনুকূল উদগনি নীতিৰ জৰিয়তে অসমে ইতিমধ্যে নবীকৰণযোগ্য শক্তি, কৃষি প্ৰসংস্কৰণকে ধৰি ভৱিষ্যমুখী খণ্ডত বিশ্বমানৰ বিনিয়োগ আৰু উদ্যোগৰ বাবে আকৰ্ষণীয় স্থলী হিচাপে পৰিগণিত হৈছে বুলিও ডঃ শৰ্মাই উল্লেখ কৰে। ইয়াৰ আগেয়ে গুৱাহাটীৰ এখন আগশাৰীৰ হোটেলত ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ উপস্থিতিত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ সৈতে অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
The 16th India-EU Summit, co-chaired by Honorable Prime Minister Shri Narendra Modi, President Antonio Costa, and President Ursula von der Leyen, marked a historic milestone in these relations. The successful conclusion of negotiations for India-EU free trade agreement has opened a new chapter in economic cooperation between two world largest democratic and economic spaces. Together with the adoption of the Towards 2030 India-EU Joint Comprehensive Strategic Agenda, India and the European Union have established an ambitious roadmap covering trade, investment, technology and innovation, connectivity, skill and mobility, sustainability, security and defense cooperation.
এই কৰ্মশালাত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব, বেলজিয়ামৰ ৰাষ্ট্ৰদূত, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ প্ৰতিনিধি উপস্থিত থাকে। কৰ্মশালাত মূলতঃ অসম ৰাইজিং, দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ কৌশলগত প্ৰৱেশদ্বাৰ, চাহৰ পৰা চিপছলৈ, অসমৰ পৰা বিশ্বব্যাপী মূল্য শৃংখলা গঢ়ি তোলা আৰু অসম 2035 বিকাশ, উদ্ভাৱন আৰু বহনক্ষম ভৱিষ্যতৰ বাবে যৌথ দৃষ্টিভংগী শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলে এখন সংবাদমেলত অংশ লয়। সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মা আৰু সংঘৰ প্ৰতিনিধিয়ে এই ব্লু ভেলিজ ক্লাষ্টাৰ কৰ্মশালাৰ পদক্ষেপক আদৰণি জনায়। এই কাৰ্যসূচীয়ে ইউৰোপৰ সৈতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সম্পৰ্ক শক্তিশালী কৰি তুলিব আৰু পাৰস্পৰিক বিনিময় সম্ভৱ কৰি তুলিব বুলি সংবাদমেলত প্ৰকাশ কৰা হয়। ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12গৰাকী মন্ত্ৰীয়ে দায়িত্ব লাভ কৰাৰ পাছতে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে অনাগত সময়ৰ বাবে শিক্ষা বিভাগৰ কৰ্মসূচী প্ৰস্তুত কৰা সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। তেওঁ শিক্ষকৰ বদলীকৰণ পৰ্টেল আৰু শিক্ষা সেতুৰ তথ্যও বিশ্লেষণ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলিও ডঃ পেগুৱে উল্লেখ কৰে।
প্ৰথম মই বিভাগসমূহৰ লগত প্ৰাথমিক প্ৰাৰম্ভিক একোখনকৈ সভা অনুষ্ঠিত কৰি লৈছো। যোৱাকালি মই তথ্য প্ৰযুক্তি বিভাগৰ সকলো বিষয়াবৰ্গৰ লগত আলোচনাত মিলিত হওঁ, জনজাতি পৰিক্ৰমা বিভাগৰ লগত মিলিত হওঁ, আজি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগ লগতে এই বিভাগ দুটাৰ অধীনত থকা 6টাকৈ সঞ্চালকালয় তেওঁলোকৰ বিষয়াবৰ্গৰ লগত আমাৰ যিখিনি কাৰ্যসূচী প্ৰগ্ৰেম চলি আছে, এক্টিভিটি চলি আছে, সেইখিনিৰ উপৰিও বৰ্তমান চৰকাৰখনৰ যিটো ভিছন, যিখিনি আমাৰ প্ৰায়ৰিটি, এইখিনি লৈ মই জনতা ভৱনত এক আলোচনাত মিলিত হওঁ।
বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত ৰাজ্যৰ সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ জিলাখনত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সম্ভাৱ্য বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে আগতীয়াকৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনা কৰে। তেওঁ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰটো সেৱা জনায়। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে অনাগত দিনত বৰপেটাৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে কাম কৰি যাব বুলি জানিবলৈ দিয়ে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি জিলাখনৰ বিভিন্ন সমস্যা আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লৈছে। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত তেওঁৰ আদৰ্শই সামাজিক ন্যায় লাভ আৰু সৰ্বাম্মক উন্নয়নৰ ক্ষেত্ৰত সমাজক সদায় দিক নিৰ্দেশ কৰি থাকিব বুলি উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে বিৰচা মুণ্ডাৰ জীৱনে সাহস, আত্মসন্মান আৰু ন্যায়ৰ হকে আপোচহীন মনোভাৱেৰে কৰা সংগ্ৰামকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুণ্যতিথি উপলক্ষে ধৰতী আবা ভগৱান বিৰচা মুণ্ডাৰ ত্যাগ আৰু সংগ্ৰামী জীৱনক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ কয় যে এইগৰাকী মহান ব্যক্তিয়ে ওৰে জীৱন জনজাতীয় সমাজৰ স্বাভিমান, সংস্কৃতি আৰু অধিকাৰ ৰক্ষাৰ বাবে কাম কৰি গৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰচা মুণ্ডাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে নেতাগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে তেওঁ কয় যে উলগুলান আন্দোলনৰ মাধ্যমেৰে বিৰচা মুণ্ডাই ব্ৰিটিছ শাসকৰ বিৰুদ্ধে স্বাধীনতাৰ ৰণসিংহ বজাইছিল। বিৰচা মুণ্ডাক জনজাতীয় গৌৰৱ, দেশপ্ৰেম আৰু সাংস্কৃতিক সচেতনতাৰ অমৰ প্ৰতীকস্বৰূপ বুলি অভিহিত কৰি শ্ৰীশ্বাহে কয় যে এইজন নেতাৰ সংগ্ৰামৰ কাহিনী আজিও লক্ষ লক্ষ জনতাৰ বাবে প্ৰেৰণাৰ উৎস হৈ আছে। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়েও পুণ্যতিথি উপলক্ষে বিৰচা মুণ্ডাৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। খিলঞ্জীয়া লোকৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত এইজনৰ নেতাৰ সংগ্ৰাম আৰু ত্যাগৰ তুলনা নাই বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম, জনজাতীয় গৌৰৱ আৰু ৰাষ্ট্ৰসেৱাৰ অদ্বিতীয় উদাহৰণ হিচাপে বিৰচা মুণ্ডা চিৰস্মৰণীয় হৈ আছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনৰ ভিতৰত কেছদাৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আজি অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কেছদাৰীৰ লগতে নিম্ন আদালতৰ গোচৰটোৰ সম্পৰ্কীয় নথি পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত দুগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। আদালতে 5 গৰাকী সাক্ষীৰ বাবে আজি নিৰ্দিষ্ট কৰিছিল যদিও সময়ৰ অভাৱৰ বাবে 3 গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব পৰা নগ'ল। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস আৰু প্লাবিতা বৰকাকৰীৰ সাক্ষ্য গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰিছিল। এই গোচৰত সাক্ষী হিচাপে মুঠ 394 গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। গুৱাহাটীৰ এখন হোটেলত এই সন্দৰ্ভত আজি কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য বিভাগৰ যুটীয়া সচিব শ্ৰীমতী কপিল চৌধুৰী আৰু ৰবৰ বোৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্ত গেছনে এখন সংবাদমেল সম্বোধন কৰে। বহল পৰিসৰত ৰবৰ খেতিৰ সম্প্ৰসাৰণ, আন্তঃগাঁথনি উন্নয়ন, দক্ষতা বিকাশ আৰু মূল্য সংযোজিত উদ্যোগৰ প্ৰচাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমতী কপিল চৌধুৰীয়ে সংবাদমেলত কয়,
उसका मोटिव यही है कि हम भारत सरकार में बहुत सारे इनिशिएटिव्स, बहुत सारे प्रोग्राम्स, बहुत सारी स्कीम्स, इंटरनेशनल ट्रेड भारत जो करता है उसके बारे में इंफॉर्मेशन डिसेमिनेट करना ही है। हम ये चाहते हैं कि ये जो भारत सरकार के इनिशिएटिव्स हैं, स्कीम्स हैं, ये हमारे स्मॉल, माइक्रो और मीडियम एंटरप्राइजेस जो कि अभी तक शायद इस इंफॉर्मेशन को प्राप्त नहीं कर पाए हैं, वो आपके माध्यम से इसे प्राप्त कर पाएंगे। So I need your support and I need your help to take this information to the last man out there who is producing something and would want to move from the local to the global stage.
ৰবৰ খেতিৰ উদ্যোগীকৰণৰ বাবে অসম, নাগালেণ্ড আৰু মেঘালয়ৰ বিভিন্ন প্ৰান্তত 17টা আধুনিক গোট প্ৰ সংস্কৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহৰ জৰিয়তে দুৰ্গম আৰু জনজাতীয় এলেকাসমূহত তৃণমূল পৰ্যায়ত প্ৰক্ৰিয়াকৰণ আন্তঃগাঁথনি শক্তিশালী কৰিব পৰা যাব। নতুনকৈ স্থাপিত এই কেন্দ্ৰসমূহত অত্যাধুনিক ধোঁৱাঘৰ, শুকুওৱাৰ ব্যৱস্থা, স্বাস্থ্যসন্মত প্ৰক্ৰিয়াকৰণ সুবিধা আৰু উন্নতমানৰ ৰিপ স্মক চিট উৎপাদনৰ সুবিধা সুনিশ্চিত কৰা হৈছে। প্ৰতিটো কেন্দ্ৰ নিৰ্মাণৰ বাবদ 40 লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। এই কেন্দ্ৰসমূহে ৰবৰৰ গুণাগুণ উন্নত কৰাৰ লগতে কৃষকৰ লোকচানো হ্ৰাস কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। লগতে বজাৰত বিক্ৰীৰ যোগ্যতা বৃদ্ধি, সমবায় বিপণন ব্যৱস্থা শক্তিশালী কৰা আৰু জনজাতীয় তথা ক্ষুদ্ৰ ৰবৰ খেতিয়কসকলক সবলীকৰণ কৰি গ্ৰাম্য নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি ৰবৰ বোৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্তকেশনে জানিবলৈ দিয়ে। এ টি এম এৰ সাহায্য পুঁজিৰে ৰূপায়িত ইনৰোড প্ৰকল্পৰ অধীনত বিগত ৰোপণ বৰ্ষলৈকে 179,376 হেক্টৰ এলেকাত ৰবৰ খেতি সম্প্ৰসাৰণ কৰা হৈছে, যাৰ ফলত 207,248 কৃষক উপকৃত হৈছে। চলিত বৰ্ষত প্ৰকল্পটোৰ বাকী থকা কামখিনি পূৰণ কৰা হ'ব। প্ৰধানমন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দেশজুৰি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শোণিতপুৰ জিলাত আজি বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰা হয়। জিলাখনৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ আৰু আন কেইবাটাও স্থানত সন্তান সম্ভৱাসকলৰ বিশেষ প্ৰসৱপূৰ্ণ যতন আৰু সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত জিলাখনৰ বহু গৰ্ভৱতী মহিলাই অংশ লৈ এই সেৱাৰ সুবিধা গ্ৰহণ কৰে। স্বাস্থ্য শিবিৰসমূহত বিশেষজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে মহিলাসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে পৰিপুষ্টি সম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায়। তদুপৰি গৰ্ভাৱস্থাত ল'বলগীয়া সাৱধানতা আৰু গৰ্ভস্থ শিশুটিৰ সুৰক্ষাৰ বাবে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কতো অৱগত কৰোৱা হয়। গোলাঘাট জিলাতো আজি এই অভিযানৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে স্বাস্থ্য বিভাগে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ অধীনত সন্তান সম্ভৱাসকলৰ স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি কৰা হয়। জিলাখনৰ 20টা প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান কেন্দ্ৰৰ লগতে আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ, মহকুমা, অসামৰিক চিকিৎসালয় আদিত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। এই শিবিৰসমূহত 4,000ৰো অধিক গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। শ্ৰীভূমি জিলাতো আজি এই অভিযানৰ অধীনত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
ৰাজ্যৰ বিগত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাঁও জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ প্ৰতিযোগিতাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত আদৰ্শ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল আপোনাৰ ভোট আপোনাৰ অধিকাৰ, ইয়াক অপচয় নকৰিব। আজি ঘোষিত ফলাফল অনুসৰি ৰূপহীঘাট সমষ্টিৰ মাধুৰী বালিকা মুক্তাবে প্ৰথম স্থান লাভ কৰিছে। আলিটঙানী ওচমানীয়া বিদ্যালয় দ্বিতীয় আৰু জুৰীয়া উচ্চ মাধ্যমিক বিদ্যালয় তৃতীয় স্থান লাভ কৰিছে। কলিয়াবৰ সমষ্টিত আমবাগান উচ্চ মাধ্যমিক বিদ্যালয় প্ৰথম, দক্ষিণ খলিহামাৰী বিদ্যালয় দ্বিতীয় আৰু দক্ষিণ লাইলুৰী প্ৰাথমিক বিদ্যালয় তৃতীয় স্থান লাভ কৰিছে। চামগুৰি সমষ্টিৰ ডি চি দাস কনুৱামাৰী মজলীয়া বিদ্যালয় প্ৰথম, সোণালীবালী বালিকা প্ৰাথমিক বিদ্যালয় দ্বিতীয়, সোণালীবালী মাধ্যমিক বিদ্যালয় তৃতীয় স্থান লাভ কৰিছে। নগাঁও বটদ্ৰৱা সমষ্টিৰ SSS হাইস্কুলে প্ৰথম, কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠে দ্বিতীয় আৰু নগাঁও বঙালী উচ্চতৰ মাধ্যমিক বিদ্যালয় তৃতীয় স্থান লাভ কৰিছে। ৰহা সমষ্টিত পি এম শ্ৰী বাৰপুজীয়া চৰকাৰী মজলীয়া বিদ্যালয় প্ৰথম, পাৰপুজীয়া উচ্চ মাধ্যমিকে দ্বিতীয় আৰু ৰহা মজলীয়া বিদ্যালয় তৃতীয় স্থান দখল কৰিছে। ডিব্ৰুগড় জিলাৰ পোন্ধৰখন গাঁও পঞ্চায়ত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অধীনত যক্ষ্মা মুক্ত বুলি ঘোষণা কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এটা বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰী অনুষ্ঠানত উপস্থিত থাকি বঁটা বিজয়ী গাঁও পঞ্চায়তকেইখনৰ সভাপতি আৰু সচিবসকলক মহাত্মা গান্ধীৰ মূৰ্তি আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে। ইয়াৰে নাহৰকটীয়া উন্নয়নখণ্ডৰ আমগুৰি গাঁও পঞ্চায়তে বিগত 3 বছৰৰ ধাৰাবাহিকতা অব্যাহত ৰাখি এইবাৰো যক্ষ্মামুক্ত পঞ্চায়তৰ স্বীকৃতি বৰ্তাই ৰখাৰ বাবে সোণালী ৰঙৰ বিশেষ গান্ধী মূৰ্তি লাভ কৰিবলৈ সমৰ্থ হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি শিলজান উত্তৰ পূব বন সংমণ্ডলৰ অধীনস্থ সংৰক্ষিত বনাঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকসকলৰ মাজত ভূমিপট্টা বিতৰণ কৰা হয়। সুদীৰ্ঘকাল বনাঞ্চলত বসতি কৰি অহা লোকসকলৰ মাজত বন অধিকাৰ আইন 2006ৰ অধীনত ভূমিপট্টা বিতৰণ কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক বৈঠক। এই বৈঠকে অসমলৈ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ মন্তব্য। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনত কেছ ডায়েৰী দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। আৰু উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। Thank you.